আৰু এটা কথা খবৰ দিওঁ শুন, আজি চেৰাপ ভাটি গৈছিলোঁ, মই যে মুতিছিলোঁ, মই যে পেচাব কৰিছিলোঁ, সেই শনি মন্দিৰটো তাতে নাই, চব ভাঙি ছিঙি চুৰমাৰ। মই কৈছিলোঁ নহয় শনি মন্দিৰ নাথাকে বুলি, ওচৰত বিৰাট ডাঙৰ ডাঙৰকৈ চিঞৰি চিঞৰি কৈছোঁ, অটোৱালাকেইটা আছিলে, সেয়ে কোনোবা এটা অটোৱালাই মোক মাৰিছিলে নহয়, মনত আছে নহয়? মই কৈছিলোঁ মোক মাৰিছিলি, মনত আছেনে? হা, কাঠৰ দাণ্ডা দি মাৰিছিলি। মই কৈছোঁ নহয় এইখন এইবিলাক নাথাকে, তই তাতে মুতিছোঁ বুলি। কি হ'ল এতিয়া? কোনেও আকৌ মুখেদি মাত মতা নাই তেতিয়া। শনি মন্দিৰ গ'ল তাৰপৰা কেলা।